হোছেয়া ভাববাদী পুস্তক এক অধ্যায়। যিহুদা দেশৰ ৰজা উজিয়া, যুথম, আহস আৰু হিজকিয়া ৰাজত্ব সময়ত আৰু ইজৰাইলৰ ৰজা যোৱাছৰ পুত্ৰ জাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোছেয়াৰ ওচৰলৈ যিহুৱাৰ বাক্য আহিল। হোছেয়াৰ পৰিয়াল। হোছেয়াৰ মাধ্যমেদি প্ৰথমে কথা প্ৰকাশ কৰাৰ সময়ত যিহুৱাই হোছেয়াক ক'লে, তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেইচা মহিলাক বিবাহ কৰা। বেইচা স্বভাৱৰ ফলত জন্ম পোৱা তাই সন্তান সকলোক গ্ৰহণ কৰিবা, কিয়নো দেশখনে যিহুৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেইচা কৰ্ম কৰিছে। সেইদৰে হোছেয়া গৈ দিবলমিয়ৰ জীয়েক গোমৰক বিবাহ কৰিলে। তাৰ পাছত তাই গৰ্ভৱতী হৈ হোছেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া যিহুৱাই হোছেয়াক ক'লে, তুমি সেই ল'ৰাৰ নাম জিজিয়েল ৰাখা, কিয়নো কিছু সময়ৰ ভিতৰত জিজিয়েলে নগৰত যিহুৱে কৰা ৰক্তপাতৰ কাৰণে মই যিহুৰ বংশক দণ্ড দিম আৰু মই ইজৰাইল বংশৰ ৰাজ্যৰ শেষ কৰি দিম। সেইদিনা মই জিজিয়েলৰ উপত্যকাত ইজৰাইলৰ ধনু ভাঙিম। পাছত গোমৰ পুনৰাই গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে। তেতিয়া যিহুৱাই হোছেয়াক ক'লে, তুমি ছোৱালীজনীৰ নাম লো ৰুহামা ৰাখা, কিয়নো ইজৰাইলৰ লোকসকলক মই পুনৰাই দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম। কিন্তু যিহুদাৰ লোকসকল হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহুৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম। সেই উদ্ধাৰ ধনু তৰোৱালৰ বা যুদ্ধৰ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ'ব। লো ৰুহামাক পিয়া এৰুৱাৰ পাছত গোমৰ গৰ্ভৱতী হৈ পুনৰাই এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া যিহুৱাই ক'লে, তুমি তাৰ নাম লো অমৃত ৰাখা, কিয়নো তোমালোক মোৰ প্ৰজাৰ নোহোৱা, নতুবা ময়ো তোমালোকৰ ঈশ্বৰ নহয়। ইজৰাইলৰ পুনৰ প্ৰতিষ্ঠা। তথাপিও ইজৰাইলৰ সন্তানসকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা জুখিব আৰু গণিব নোৱাৰা কৰিম। যি ঠাইত তোমালোকে কোৱা হৈছিল তোমালোক মোৰ লোক নোহোৱা, সেই ঠাইত তোমালোকক কোৱা হ'ব জীৱন্ত ঈশ্বৰৰ সন্তান। যিহুদা আৰু ইজৰাইলৰ লোকসকল মিলিত হ'ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ জিজিয়েলৰ সেই দিন মহৎ হ'ব।